এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্চেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদিত লোকসকল যদি কোনো এটা অঞ্চললৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাৰতীয় হিচাপে থাকে তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে।
উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰে। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে, যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকে। কিন্তু তেওঁলোকে যি জাগালৈকে উঠি যাব সেই জাগাত তেওঁলোকৰ নাম সোমাব পাৰে, কিন্তু যি জাগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই, লাইটো নাই, ঘৰো নাই, পানীও নাই, তেওঁ ৰাতি নাথাকেও, গতিকে তেওঁৰ নাম সেই জাগাত সোমাব নোৱাৰে। যেনেকে উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল, কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব। তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল ঢিঙত সোমাব, যদি ৰূপহীৰ পৰা আহিছিল ৰূপহীত সোমাব, আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায়, কোনোবা পশ্চিমবংগত গ'ল, কেৰালাত গ'ল, তাতে সোমাব, কিন্তু য'ত উচ্ছেদ হৈছে সেই জাগাত থাকিব নোৱাৰে।
ইপিনে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে আজি পুনৰ উচ্ছেদ চলোৱা হয়। অভয়াৰণ্যখনৰ 38 হেক্টৰ ভূমিত কালি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল। আজিও তেজপুৰ সদৰ ৰাজচক্ৰ আৰু থেৰামাৰা ৰাজচক্ৰৰ অধীনৰ জামুকতল, আৰিমাৰিচৰ, গণেশ তাপুচৰ, লাঠিমাৰিচৰৰ লগতে চিয়ালিচৰ, খুন্দলীয়া, ভাটলি, গণ্ডিপাৰ আৰু লহৈৰা দ্বীপচৰত কেইবাখনো বুলডজাৰ ব্যৱহাৰ কৰি অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰা হয়। ৰাজ্যত শীতৰ প্ৰকোপ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহতো কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ পাঠদানৰ সময়সূচী কিছু সালসলনি কৰা হৈছে। সেই অনুসৰি কামৰূপ মহানগৰ জিলাত প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান পুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 10 বজাৰ পৰা দিনৰ 2 বজালৈ হ'ব। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পাঠদান পুৱা 10 বজাৰ পৰা দিনৰ 2:30 বজালৈ হ'ব। শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি হোজাই, ডিব্ৰুগড় আৰু মাজুলীৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। হজৰ জিলাত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান পুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ চলিব। উচ্চ বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পাঠদান পুৱা 10 বজাৰ পৰা দুপৰীয়া 2 বজালৈ চলিব। অৱশ্যে জিলাখনৰ বিদ্যালয়সমূহত চলি থকা 10ম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী অপৰিৱৰ্তিত থাকিব। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহত পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ পাঠদান অনুষ্ঠিত হ'ব। মাজুলী জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ, প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহ পুৱা 10 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ আৰু উচ্চতৰৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ খোলা থাকিব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ বেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত উৰিষ্যাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত লেখক সাহিত্যিক অৰূপ কুমাৰ দত্ত, শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্ৰৈদশ দিনালৈ গ্ৰন্থমেলাত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হয় বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা 22 জানুৱাৰীত 4 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজ্বলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শন হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা কালি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে চকীৰ কুলিকোভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্ৰ চান্দে প্ৰদৰ্শন কৰা হ'ব। আলৰেজা খাচেমি আৰু ৰাহা আমিৰ ফজলিৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্ৰ ইন দ্য লেণ্ড অৱ ব্ৰাদাৰ্ছ প্ৰদৰ্শনীৰে এই মহোৎসৱৰ সামৰণি পৰিব। এই অনুষ্ঠানত কিংবদন্তী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰিশ কাছাৰৱল্লীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।